এয়া আকাশবাণী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে দেশৰ জনসাধাৰণৰ তেজ বহুওৱা সন্ত্ৰাসবাদীসকলৰ বাবে কোনো ঠাই যে নিৰাপদ নহয় সেই কথা প্ৰমাণ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দেশত কাইলৈ সংবিধান হত্যা দিৱস পালন কৰা হ'ব। চৰকাৰে উৎপাদন বৃদ্ধিৰ বাবে পৰহিলৈ এটা কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধবিৰতি বলবৎ হৈ আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। আৰু হেডিংলি টেষ্টত ইংলেণ্ডৰ অপেনাৰ দ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্ৰ ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্ৰয়স্থল হ'ব নোৱাৰে আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে এই ভাষ্য স্পষ্ট ৰূপত দাঙি ধৰা হৈছে। তেওঁ লগতে কয় যে এই অভিযানৰ জৰিয়তে গোলকীয় পৰ্যায়ত ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মসৃণ আৰু অনমনীয় কাৰ্যপন্থা বিশ্ববাসীয়ে ইতিমধ্যে দেখা পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত অনুষ্ঠিত আধ্যাত্মিক আৰু নৈতিক আদৰ্শেৰে পূৰ্ণ দুজন মহান নেতা শ্ৰীনাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত এনেদৰে উল্লেখ কৰে। তেওঁ লগতে দৃঢ়ভাৱে কয় যে বৰ্তমান সময়ত লোৱা সকলোবোৰ সিদ্ধান্ত দেশবাসীৰ হিত চিন্তি লোৱা হয়। লগতে সামৰিক শক্তিৰ বাবে ভাৰতৰ আন দেশৰ ওপৰত থকা নিৰ্ভৰশীলতাও ক্ৰমাৎ কমি অহাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বৰ্তমান স্বনিৰ্ভৰশীল হৈ উঠিছে। অপাৰেচন সিন্দুৰৰ সময়ত মাত্ৰ 22 মিনিটৰ ভিতৰতে ভাৰতীয় সেনাই নিজ দেশত নিৰ্মিত অস্ত্ৰৰ ব্যৱহাৰেৰে শত্ৰুপক্ষক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱাৰ ক্ষমতাই এই কথাকে প্ৰমাণ কৰে। ভাৰতত নিৰ্মিত অস্ত্ৰসমূহে গোলকীয় পৰ্যায়ত স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰতিটো আকাংক্ষা পূৰণ কৰিবলৈ প্ৰতিজন ভাৰতীয়ই শ্ৰীনাৰায়ণ গুৰুৰ শিকনিসমূহ গ্ৰহণ কৰা উচিত। তেওঁ লগতে কয় যে চৰকাৰে এই দিশত সক্ৰিয়ভাৱে কাম কৰি আছে। শ্ৰীনাৰায়ণ গুৰুৰ সৈতে জড়িত তীৰ্থস্থানসমূহক সংযোগ কৰিবৰ বাবে বিকশাই থকা শিৱগিৰি চাৰ্কিটৰ কাম চলি থকাৰ বিষয়েও তেওঁ এইখিনিতে উল্লেখ কৰে। শ্ৰীমোদীৰ লগতে শ্ৰীনাৰায়ণ গুৰুৰ আশীৰ্বাদ আৰু শিক্ষাই অমৃতকালৰ সময়ছোৱাত দেশক আগবাঢ়ি যোৱাত সহায় কৰিব বুলিও আস্থা প্ৰকাশ কৰে। ভাৰতীয়সকলে একত্ৰ হৈ এখন বিকশিত ভাৰতৰ সপোন পূৰ্ণ কৰাত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীনাৰায়ণ গুৰুৰ আদৰ্শসমূহ মানৱতাবাদৰ বাবে সম্পদস্বৰূপ। শতবৰ্ষৰ পূৰ্বে শিৱগিৰি মাতত শ্ৰীনাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথনে ভাৰতৰ স্বৰাজ আন্দোলনক এক নতুন দিশ প্ৰদান কৰিছিল আৰু তেতিয়াৰ সেই কথোপকথনে বৰ্তমানৰ বিকশিত ভাৰতৰ যাত্ৰাকো অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। সংবিধান হত্যা দিৱস কাইলৈ পালন কৰা হ'ব। 1975 চনৰ 25 জুনত সংবিধানক অৱমাননাৰ ঘটনাক সোঁৱৰি এই দিৱস পালন কৰা হয়। এই দিনটোত ভাৰতীয় ইতিহাসৰ সবাতোকৈ কলা সময়ৰূপে পৰিচিত জৰুৰীকালীন পৰিস্থিতিৰ বাবে জীয়াতু ভুগিবলগীয়া সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। 1975 চনত জৰুৰী অৱস্থাৰ সময়ত অমানৱীয় বেদনা সহিবলগীয়া সকলো লোকৰ অৱদানত এই দিনটোত স্মৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কেইটামান বছৰত দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সবলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি মন্তব্য কৰিছে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে এখন দৈনিক বাতৰি কাকতত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰবন্ধত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতত আমূল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি উল্লেখ কৰিছে। প্ৰবন্ধটোত খাদ্য প্ৰসংস্কৰণ খণ্ডত বিশেষকৈ কৃষি ঔদ্যোগিক ক্ষেত্ৰত সৰ্বাত্মক বিকাশ হোৱা বুলি উল্লেখ কৰা হৈছে। চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে অহা বৃহস্পতিবাৰৰ পৰা এটা কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ যুঁজা চলাইছে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে মধ্যপ্ৰদেশত উৎপাদিত চয়াবিনেৰে এই প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰা হ'ব। এই প্ৰচাৰ অভিযানত কৃষক, বিজ্ঞানী আৰু কৃষিৰ অংশীদাৰসকলে সমূহীয়াভাৱে আলোচনাত অংশগ্ৰহণ কৰি চয়াবিনৰ উৎপাদন বৃদ্ধিৰ ওপৰত মতামত আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে। শ্ৰীচৌহানে লগতে কয় যে ছয়াবিনৰ পাছতে কপাহ, কুঁহিয়াৰ আৰু তৈলজাতীয় শস্যৰ বীজৰ উৎপাদনৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত খেলিমেলি হোৱা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে। আয়োগে কৈছে যে নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়া বিকেন্দ্ৰীকৃতভাৱে সম্পন্ন কৰা হৈছে। আয়োগে কয় যে সংসদে গ্ৰহণ কৰা নিৰ্বাচনী আইন অনুযায়ী ই সকলো নিৰ্বাচন অনুষ্ঠিত কৰে। নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে বিভিন্ন ৰাজনৈতিক দলে নিয়োগ কৰা বুথ পৰ্যায়ৰ অভিকৰ্তাকে ধৰি হাজাৰ হাজাৰ লোক জড়িত হৈ থাকে বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে লগতে সকলো বিষয় সম্পৰ্কে আলোচনা কৰাৰ বাবে পৰস্পৰৰ বাবে সুবিধাজনক সময়ত বৈঠকত মিলিত হবলৈ শ্ৰীগান্ধীক আমন্ত্ৰণ জনায়। ইপিনে শ্ৰীগান্ধীয়ে সংবাদ মাধ্যমৰ বাতৰিৰ জেৰ টানি মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত খেলিমেলি হোৱা আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নাৱিছৰ সমষ্টিত মাত্ৰ পাঁচটা মাহত ভোটদাতাৰ সংখ্যা 8% বৃদ্ধি পোৱা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ তুলিছে। অৱশ্যে শ্ৰীফড়নাৱিছে এই অভিযোগ খণ্ডন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধবিৰতি বলবৎ হৈ আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শ্ৰীট্ৰাম্পে কয় যে ইজৰাইলে ইৰাণক আক্ৰমণ নকৰে আৰু সকলো বিমান গৃহ অভিমুখে ৰাওনা হ'ব। শ্ৰীট্ৰাম্পে লগতে যুদ্ধবিৰতি বলবৎ হৈ থকা বাবে কোনো লোক আহত নহয় বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইল আৰু ইৰাণ উভয়ে যুদ্ধবিৰতি উলংঘা কৰা বুলি মন্তব্য কৰিছিল। ইয়াৰ আগেয়ে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো ইজৰাইলে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে। প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণৰ পৰা নতুনকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ঘটনা ধৰা পৰা আৰু ইজৰাইলৰ উত্তৰ প্ৰান্তত ছাইৰেনৰ ধ্বনি বাজি উঠা বুলি কৈছে। ইজৰাইলে ইৰাণৰ সৈতে দ্বিপাক্ষিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পাছতে এই ঘটনা সংঘটিত হৈছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কেটজে ইৰাণ সন্দৰ্ভত আমেৰিকা আৰু কাটাৰৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছত ৰাজধানী তেহৰাণক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলোৱাৰ নিৰ্দেশ দিছে। ইপিনে ইৰাণৰ সশস্ত্ৰ বাহিনীসমূহৰ জেনেৰেল ষ্টাফে বিগত কেইঘণ্টামানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি ইজৰাইলে কৰা দাবী নুই কৰিছে। অন্য এক ঘটনাক্ৰমত ইৰাণৰ উপ বিদেশ মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে কাটাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। ইয়াৰ পূৰ্বে দিনৰ ভাগত ইজৰাইলে ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত তেহৰাণৰ পাৰমাণৱিক আৰু বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ বিপদাশংকা দূৰ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ পাছত দেশখনে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰা বুলি উল্লেখ কৰে। বিবৃতিটোত লগতে ইৰাণৰ পাৰমাণৱিক ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু সহযোগিতাৰ বাবে আমেৰিকাক ধন্যবাদ জ্ঞাপন কৰা হৈছে। নেতানিয়াহুৱে কৈছে যে ইজৰাইলে যুদ্ধবিৰতি উলংঘনৰ ঘটনাৰ যোগ্য প্ৰত্যুত্তৰ দিব। ইয়াৰ আগেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি প্ৰযোজ্য হৈছে। তেওঁ লগতে দুয়োপক্ষকে যুদ্ধবিৰতি উলংঘা নকৰিবলৈ আহ্বান জনায়। হেডিংলি টেষ্টত ইংলেণ্ডৰ অপেনাৰ দ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ইংলেণ্ডে কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 21 ৰানৰ পৰা খেলিবলৈ গৈ ভোজন বিৰতিৰ পৰলৈকে কোনো উইকেটৰ পতন নঘটাকৈ দ্বিতীয় ইনিংছত 120 ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পিছত খেল পুনৰ আৰম্ভ হৈছে আৰু বেন ডাকেটে 103 ৰান আৰু জেক ক্ৰলিয়ে 57 ৰান কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে দেশৰ জনসাধাৰণৰ তেজ বুওৱা সন্ত্ৰাসবাদীসকলৰ বাবে কোনো ঠাই যে নিৰাপদ নহয় সেই কথা প্ৰমাণ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দেশত কাইলৈ সংবিধান হত্যা দিৱস পালন কৰা হ'ব। চৰকাৰে উৎপাদন বৃদ্ধিৰ বাবে পৰহিলৈ এটা কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধবিৰতি বলবৎ হৈ আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে আৰু হেডিংলি টেষ্টত ইংলেণ্ডৰ অপেনাৰ দ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।